Good evening, Ituru Agashwani Kohima. Samlaga Kobor Puria Sim Kongnongla, Pohila Headlines. Nagaland Health Department Ba Workshop to National Program for Prevention and Control of Snake in Venoming Dirakise. Trained Nurses Association of India Nagaland Branch Ba Idu Surukurigana Bucha Salpung Jada Manaise. Toyang Cleaning Mission Ba Pangsten Bishi Mehenat Ba Sapha Kuria Basot Kamiyap Kure Khatam Hoise Aro Nagaland Police Ba Kamsikam 28 Marokhando Drugs Modu Aro Hatiar Aro Guliloko Juria Cases De Firaftar Kurise. Itia Pura Khobar Nagaland sobse pehla kisam ikdadi department of health ba ekta workshop to national program for prevention and control of snake in venoming do director of health to family welfare ko conference koimade medical doctors kan sob district represent korigina aji rakise commissioner secretary health to family welfare vk jopra koise mainland india lokodi saile nagaland snake to bishi nai kintu itobra kamurigina moria rate to bishi ucha ase taipa doctors kan lokodi dusra profession যদি তাইখান বা মানুখান আর কমিউনিটিজ লাগা জীবন বদলি করে দিয়েছি এটার কারণে তাইখান লগতে নিজের প্রফেশন দিয়ে ডাঙর জোশ থাকিয়া সময় জীবন বদলি করে দিব অনুরোধ করেছে কিনোট এড্রেস দেখি না ডক্টর অক্ষসরী বা মিশন ডাইরেক্টর ন্যাশনাল হেলথ মিশন বা আশা জানাই দিচ্ছে কে দরকার স্কিলিং লগত ট্রেন্ড হেলথ কেয়ার ওয়ার্কার্স মিলাই কিনা এন্টি ভেনম এক্সেস করবলে জাননী উঠাই দিবলে আর কমিউনিটি বা ভাগ লওয়ার পরা স্টেট স্নেক বা কামুরিয়া পরা গাঁও কমজোরকুরিয়া রোম মরিয়া লগা রেটটো রখাই দিব পারিব Trained Nurses Association of India TNAI Nagaland branch ba idu suru kurigina 50 sal gunjado honoring the glorious past celebrating the golden present and envisioning the promising future laga team nisidi aji koimadi manaise celebration day chief guest Sapi Kuthakure commissioner secretary health of family welfare V Kisopra koise duniya de healthcare system de nursing to asul dorkar ekta hisab thaki ase তারপর কৈছে কি সব কামটো নার্সেস কানরা করে আছে আর ওয়ার্ডস আর বিমার খান লোকটি আলছি নহয় কিনা চাই থাকি আছে কি যাবা কৈছে কি নার্সিং কামটি ভাল কোয়ালিটিস বেশি থাকিব লাগে কিলে মানে তাই খান বা গাও দিমাগ আর মন কমজোর থাকি মানু খান লোকটি ডিল করে আছে আর নিজের বিমার খান লাগা মন আর আত্মা বুঝিবলে নার্সেস লোকটি তাকত থাকি আর সবচেয়ে ভাল হব হেলথ সেক্রেটারি বা সব নার্সেস লগত এই প্রফেশন চুনিয়ার কারণে কংগ্রেচুলেট করেছে আর তাইখান লগত টেকনোলজিস পড়াই থাকিয়া লগত নিজের স্কিলস কান আপগ্রেড করে কিনা বদলি করে থাকিয়া লগতে জারি যা বলে তাইখান লগত অনুরোধ করেছে তাইপর আর স্টেট লগা নার্সেস কান কামিয়াব হয়ে কিনা রিসার্চ দিয়ে সামিল করে নতুন আইডিয়াস আর ইনোভেশন আনি কিনা পুরা কমিউনিটি লগতে লাভ দিব উইশ করে দিছে National Vice President TNAI Northeast Region Cheryl Suzanne De Dabra Nurses Logodi Nurses Laga Bhal Quality Do Na Pahori Buli Yad Kuri Disi Jondo Bimar Khan Karne Murum Aro Surakshat Ase Taibar Nagaland State Karne Director of Nursing Banagina Nursing Community Laga Welfare Side Buli Dorkar Janase President TNAI Nagaland Branch Is Thia Kala Long Khamar Bra Talaga Swagat Address Te Sob Nursing Community Logod বাহাদুর আর রিজিলিয়েন্স লগতে আঁকি পড়াই কিনা এইটো লগা এসোসিয়েশন আর নার্সিং প্রফেশন ইম্পাওয়ার করে উঠাই দিব আর তাকত করে দিব কারণে অনুরোধ করেছে টোয়াং ক্লিনিং মিশন দে পাংসেন বেশি মেহনত পর সাফা করিয়া পাশে যা কালি পুরা খতম হয়েছে জন্তি আলাগ আলাগ ডিপার্টমেন্টস আর এনজিওস লগত আলাগ আলাগ জায়গা বা ভলেন্টিয়ার্স কান মিলাই কিনা ভাগ লৈছে ডেপুটি কমিশনার বোকা অজিত কুমার রঞ্জন বা কৈছে নদী বা জমা করিয়া ছাপরা কাণ্ড প্রসেস করে কিনা নিজের নিজ প্রসেসিং সেন্টার্স দিয়ে ট্রান্সপোর্ট করে দিব আছে তারপর কৈছে কি ছাপরা খান ডিগ্রেডেবল আর নন বায়োডিগ্রেডেবল দিয়ে আলাগ আলাগ ভাগ করে দিয়াটো মিশন সাইট দিয়ে পাছৰ সময়ত এইটো নিচিনা চাল চাল দিন নহব কাৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন বা ষ্টেট চৰকাৰৰ লগত জৰি কিনা এইটো নিচিনা জৰুৰী ইচ্যু দি চামনা কৰিবলৈ আছে ডেপুটি কমিশনাৰ বা টয়াং এৰিয়া আৰু এইটো আচপাছ থাকি বস্তিখন লগা মানুহখন লগত মহিলা ছাপৰা খান ঠিক নিয়ম ৰা ভিলা বুলি ৰিজলিউচন এডপ্ট কৰিবলৈ অনুৰোধ কৰি কিনা নদী পানী চামনি জাগা খাণ্ড প্লাষ্টিক ফ্রি বনাই কিনা টয়াং সাফাওয়ালা আর বেশি সুন্দর বনাই দি বলে কৈছে ESC ITP Yong Aro Area Commander Clean Toyang Mission Phuka Lambra Sub Stakeholders NGOs Aro Alag Alag Jakarta Volunteers Logot Clean Toyang Mission Do Kamiyab Kuri Diya Karni Dhanyabad Dise আপনি খান আকাশবাণী কোহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান বাইদেউ খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল ই আই আৰ নিউজ কোহিমাৰ পৰা শুনিবলৈ পাৰিব। নাগালেণ্ড পুলিচ পৰা জনাই দিছে কেইটবা নাগালেণ্ড লগা সব ডিষ্ট্ৰিক্টে ষ্টেট ৱাইড অপাৰেচনটো জাৰি যায় কিনে চেণ্টেটিক ড্ৰাগছ আৰু চাইক'ট্ৰফিক ছাবষ্টেন্সেছ আৰু আই এম এফ এল ইণ্ডিয়ান মেড ফৰেইন লেকাৰ সব জায়গা পাই কেনে চলি থাকে আদৌ আৰু ইটোবা নাও জোৱানৰ পৰা বেছি দুখ দিয়া লোক চামনা কৰিবলৈ আছে। গাড়ীখন চেকিং এম পি চি বি কৰি আৰু হোটেলছ ৰেষ্টুৰেণ্টছ খান চাম্পিং আৰু চেকিং কৰি কেনে এইটো নিচিনা নিয়ম নহা কাম খান ৰখাই দিবলৈ আছে। এইটো কাৰণে ষ্টেট পুলিচ পৰা একটা প্ৰেছ খবৰ দি মে মহিনা 16-31 মাজতে নাৰ্কটিক আৰু চাইক'ট্ৰফিক ছাবষ্টেন্সেছ লগা 9টা কেছেছটো ৰেজিষ্টাৰ কৰি কেনে 21 মানুহ খান গ্ৰেপ্তাৰ কৰিছে আৰু ব্ৰাউন চুগাৰ আৰু হেৰইন খান কব্জা কৰি কৈছে। মদু লগা 7টা কেছেছ লগত জৰিয়তে 6টা মানুহ খান গ্ৰেপ্তাৰ কৰিছে আৰু 1টা মানুহটো হাতিয়াৰ আৰু গুলীৰ লগত জৰিয়া দি গ্ৰেপ্তাৰ কৰিছে। নাগালেণ্ড পুলিচ পৰা মানুহখন লগতে নাৰ্কটিক্স ড্ৰাগছ আই এম এফ এল লগা কোনো কিছুম বিক্ৰী কৰিয়া আৰু ভাগ কৰিয়া ওপৰত জানকাৰীটো সবচে ওচৰত পুলিচ ষ্টেচন লগতে জনাই দিবলৈ অনুৰোধ কৰিছে। ইটোবা বিশ্বাস জনাই কিনে খবৰ আৰু জানকাৰী দিয়া মানুহ লগা আইডেণ্টিটিটো লুকাই ৰাখিব বুলি কৈছে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন লংলিংবা আৰ্টিফিচিয়েল লিম্ছ কৰ্পৰেচন এ এল আই এম চি অ' লগত মিলাই কিনে আজি এছেছিভ এইডছটো লংলিং টাউন থকা বেনিফিচিয়াৰিছ লগতে ৰাষ্ট্ৰীয় বায়ুশ্ৰী য়োজনা আৰ বি ৱাই স্কিম নিচিনি ভাগ কৰি দিছে। আইটেমছ ভাগ কৰি দিয়াটো 2টা কেটেগৰিজতে জেনেৰিক আইটেমছ খান ৱাকিং ষ্টিক এলবো ক্ৰাচ হিয়াৰিং এইডছ আৰ্টিফিচিয়েল ডেঞ্জাৰ্ছ ট্ৰিপাৰ্টছ টেট্ৰাপাউচ আৰু স্পেচিয়েল আইটেমছ খান হুইল চেয়াৰ চেয়াৰ উইথ কমোড চেলিকন ফৰ্ম কাশ্যন স্পাইনেল ছাপৰ্ট লাম্বো চেক্ৰেল বেল্ট খান ভাগ কৰি দিছে। আৰ এছ ৱাই স্কিম লগা বেনিফিচিয়াৰিছ খান ছিনিয়ৰ চিটিজেনছ 60 ওপৰ খান বি পি এল কেটেগৰী খান লগতে দিছে যন্ত্ৰ পৰা সমাজৰ টকা পইচা দি মদব দিবলৈ ভাৱনা আছে। ডিভিশনেল মেনেজমেণ্ট ইউনিট ডি এম ইউ লংলিং লগা ৰিভিউ মিটিংটো ডিভিশনেল ফৰেষ্ট অফিচ কমপ্লেক্স লংলিং দি যোৱাকালি ৰাখিছে। ফৰেষ্ট্ৰী ইণ্টাৰভেনশ্যন কাম খান চিটাপ ৰেঞ্জ আৰু লংলিং ৰেঞ্জ দি ৰিপৰ্টটো ডেপুটি ৰেঞ্জৰ কাম এফ এম ইউ হেড চিটাপ ৰেঞ্জ পেণ্ডাং মংবা আও আৰু ৰেঞ্জ অফিচাৰ কাম এফ এম ইউ হেড লংলিং জে পি অ খোজা খান পৰা দিছে। পাছতে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি জে এফ এম চি প্ৰেচিডেণ্টছ খান আলগ আলগ বস্তিৰ পৰা ফৰেষ্ট্ৰী ইণ্টাৰভেনশ্যন কাম আৰু দুচৰা কামিয়াব খিচা তাইখন লগা দুখ আৰু ইছ্যুজ খান দি গোঠা কৰিছে। কথা চেষ্টি ডি এফ অ কাম ডি এম বি ইউ হেড লংলিং এইচ টুকুকা ছবিৰ পৰা বিশ্বাস জনাই কিনে ডিপাৰ্টমেণ্ট পৰা মানুহখন লগতে মদব হতাই দিব কিন্তু মানুহখন ভাবি মিল মিলাপ দি কিনে মন দি কিনে কাম কৰিবলৈ আৰু খালী চৰকাৰ ফাণ্ড জিগলাদি ৰখি নাথাকি বুলি কৈছে। তাইৰ পৰা এছ এছ জিচ লগতে প্ৰজেক্ট পিৰিয়ড সময় দি মন দি কিনে কাম কৰিবলৈ কৈছে। কিলিমানে এন এফ এম পি জে আই চি এ প্ৰজেক্টৰ পৰা মাধুখান লগত শিকাই কিনে তাইখন লগা টকা পইচাটো উঠাই দিবলৈ থাকি আছে। জাষ্টিছ বিজয় বিষ্ণয় নতুন চীফ জাষ্টিছ অব গুৱাহাটী হাইকোৰ্ট বা চীফ মিনিষ্টাৰ নিফিয়ৰীৰ লগত আজি লগ কৰিছে। এক্স লগত কথা কৰি ৰিঅ' পৰা কৈছে কে বিষ্ণয় লগা এক্সপিৰিয়েঞ্চ আৰু জ্ঞান বা ষ্টেটি বেছি মদো পাবলৈ আছে। চীফ মিনিষ্টাৰ বা অমিত দেশিকে তাইৰ পৰা মিটিং কৰিয়াৰ পৰা জুডিচিয়াৰীটো ষ্ট্ৰীমলাইন কৰি তাকুত কৰি দিবলৈ আছে। ৰিঅ' বা বিষ্ণয়ৰ লগতে অফিচ দি তাইৰ লগা টাৰ্ম বেছি ভাল হবলৈ উইচ কৰি দিছে। আৰু নাগালেণ্ড চীফ মিনিষ্টাৰ নিফিয়ৰীৰ পৰা পিমা কান্ত লগত অৰুণাচল প্ৰদেশ লগা চীফ মিনিষ্টাৰ হিচাপ নাৰুখি কিনে দিছেৰা বাৰ্থাৰ কাৰণে শবাদ লোৱাদি কংগ্ৰেচুলেট কৰিছে। একটা ছচিয়েল মিডিয়া পষ্ট দি ৰিঅ' পৰা কান্ত আৰু নতুন চৰকাৰৰ লগতে কামিয়াব টেনিয়ৰ হবলৈ উইচ কৰি দিছে। খবৰ চেষ্টে হেডলাইন দুবাৰ জনাই দি আছে। নাগালেণ্ড হেল্থ ডিপাৰ্টমেণ্ট পৰা ৱৰ্কশ্বপটো নেশ্যনেল প্ৰগ্ৰাম ফৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ স্নেক এভিনমিং দি ৰাখিছে। ট্ৰেইণ্ড নাৰ্ছেছ এছ'চিয়েচন অব ইণ্ডিয়া নাগালেণ্ড ব্ৰাঞ্চ পৰা ঈদ চুৰু কৰি কিনে 50 পুঞ্জাটো মনাইছে। টয়াং ক্লিনিং মিছন পৰা 5 দিন বেছি মেহনত পৰা চাফা কৰিয়াৰ পাছতে কামিয়াব কৰি খতম হৈছে আৰু নাগালেণ্ড পুলিচ পৰা কমচে কম 28 মানুহখণ্ড ড্ৰাগছ মদু আৰু হাতীয়া আৰু গুলীৰ লগত জৰিয়া কেছ এছ গ্ৰেপ্তাৰ কৰিছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান ডিচেছ কৰি আছে। আপুনি খান চব কাৰণেই ভাল ৰাতি হবি।